স্বৰূপে মাজুলীত মিছন বসুন্ধৰাৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহক দৰিয়াডুবিৰ পাৰৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত ডিজিটেল পট্টা আবণ্টন আৰু বন্দোবস্তিৰ পত্ৰ বিতৰণ কৰা হয়। জিলাখনৰ 519টা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক পট্টা দিয়াৰ লগতে 5,093টা পৰিয়ালক পট্টা প্ৰদান কৰা হয়। শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত আজি মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত বিভিন্ন বিদ্যালয় নামঘৰ মন্দিৰ মছজিদ ক্লাব আদিকে ধৰি মুঠ 254খন ভূমিপট্টা আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ভূমিপট্টা বিতৰণ কাৰ্যসূচীত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ভাষণ প্ৰসংগত তেওঁ চৰকাৰে ৰূপায়ণ কৰা বসুন্ধৰা আঁচনিৰ শলাগ লয় আৰু এই আঁচনিয়ে বিভিন্ন প্ৰতিষ্ঠানক আইনী স্বীকৃতি প্ৰদান কৰি উপকৃত কৰিছে বুলি উল্লেখ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল যাদৱ আৰু থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। মিছন বসুন্ধৰাৰ অধীনত ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ 3,751টা ভূমিপট্টা ভূমিৰ আবণ্টন পত্ৰ আৰু বন্দোবস্তি পত্ৰ বিতৰণ কৰা হয়। মন্ত্ৰী বিমল বৰাই এই পট্টা বিতৰণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ভূমিহীন থলুৱা লোকক ভূমিপট্টা প্ৰদান কৰা হয়। মিৰ্জাৰ শ্বহীদ ভৱনত অনুষ্ঠিত ভূমিপট্টা বিতৰণ অনুষ্ঠানত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পলাশবাৰী ৰাজচক্ৰৰ 268টা আৰু ছয়গাঁও ৰাজচক্ৰৰ 155টা পৰিয়াল তথা বিভিন্ন প্ৰতিষ্ঠানক আজি ভূমিপট্টা দিয়া হয়। এই অনুষ্ঠানত পলাশবাৰী সমজিলাৰ আয়ুক্ত ৰশ্মি বৰুৱা গগৈ, পলাশবাৰী ৰাজচক্ৰ চক্ৰ বিষয়া অংকিতা শৰ্মা উপস্থিত থাকে। মৰিগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিত আজি খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহক ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে ডিজিটেল পট্টা আবণ্টন বন্দোবস্তিৰ পত্ৰ আৰু আবণ্টন বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ কৰা হয়। জিলাখনত ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানক আজি 606খন আবণ্টন তথা বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হয়। ইয়াৰে খাচ মাটিত 251খন আৰু বিভিন্ন প্ৰতিষ্ঠানত 355খন পত্ৰ প্ৰদান কৰা হয়। মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে মৰিগাঁও নগৰৰ সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাকক্ষত অনুষ্ঠিত পট্টা প্ৰদানৰ অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰে মৰিগাঁও সমষ্টিৰ 69জন, জাগীৰোড সমষ্টিৰ 178জন আৰু লাহৰিঘাট সমষ্টিৰ 4জন হিতাধিকাৰীয়ে খাচ মাটিৰ ডিজিটেল পট্টা লাভ কৰিছে। মৰিগাঁও সমষ্টিৰ 126টা, জাগীৰোড সমষ্টিৰ 169টা আৰু লাহৰিঘাট সমষ্টিৰ 60টা প্ৰতিষ্ঠানে ডিজিটেল পট্টা লাভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ধেমাজি, চিচি বৰগাঁও আৰু জোনাই বিধানসভা সমষ্টিৰ 44,700 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰে। এই উপলক্ষে জিলাখনৰ দেউৰীবিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াত আজি বিয়লি 418 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মাই শদিয়াৰ অম্বিকাপুৰত 160 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ষষ্ঠ অসম আৰক্ষী কামাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় আৰু হাস্পতাল চাৰিআলি টুপচিঙা ঘাট সংযোগী RCC দলংখন উদ্বোধন কৰাৰ লগতে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰে। আজি মুকলি কৰা অসম আৰক্ষী কামাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয়টোত 400জন কামাণ্ডো থাকিব পৰা ব্যৱস্থা আছে। কামাণ্ডেণ্টৰ বাবে 3 মহলীয়া আধুনিক কাৰ্যালয় ভৱন, অত্যাধুনিক সুৰক্ষা ব্যৱস্থা আৰু নিৰীক্ষণ টাৱাৰ, 254গৰাকী কামাণ্ডো থাকিব পৰা আধুনিক বেৰেক সংলগ্ন কৰা হৈছে। 74টোৰ লগতে গেলেৰীসহ পেৰেড গ্ৰাউণ্ড, শ্বুটিং ৰেঞ্জ, কম্পিউটাৰ লেবসহ শ্ৰেণীকোঠা, চিকিৎসালয়, বিদ্যালয় আদি ব্যৱস্থাৰ উপৰি উন্দোৰ ক্ৰীড়া প্ৰকল্প, ৰেচন কাপোৰৰ দোকান, ATM, নামঘৰ আদি স্থাপন কৰা হৈছে। কামাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
প্ৰায় 150 কোটি টকা বেৰ, 300 বিঘাতকৈ অধিক ভূমিত এই কামাণ্ডো বেটেলিয়ন নিৰ্মাণ কৰা হৈছে আৰু অসম আৰক্ষীৰ এক বহুদিনীয়া প্ৰয়োজনীয়তা পূৰণ হৈছে। এই অনুষ্ঠানৰ পৰাই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10 কোটি টকা বেৰে নিৰ্মাণ কৰা ভৱনৰো শুভ উদ্বোধন কৰিছো আৰু টুপচিঙাত নতুনকৈ নিৰ্মাণ কৰা 50 কোটি টকা বেৰে নিৰ্মাণ কৰা দলংখনৰো শুভ উদ্বোধন কৰিছো। আজি আমি চাপাখোৱাৰ ষ্টেডিয়াম, আমাৰ কাকপথাৰৰ ইনডোৰ ষ্টেডিয়াম, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু উদ্যান আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তাৰ আজি আমি শুভ উদ্বোধন আধাৰশিলা স্থাপন কৰিছো।
এতিয়া কণ্টেক্ট বাণিজ্যিক বিৰতি।
হেৰা, তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি, এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে, আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ বাতৰিৰ মাজলৈ উভতি আহিছো। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ কৰা সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত নতুন ৰূপত নিৰ্মাণ কৰা ঐতিহ্য ভৱনটো মুকলি কৰে। এই উপলক্ষে আজি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আয়োজিত অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, বিমল বৰা, ৰূপেশ গোৱালাকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিধায়ক তথা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। শ্ৰী সোণোৱালে এই অনুষ্ঠানৰ পৰাই ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচনৰ চৌহদো উদ্বোধন কৰে। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত এইদৰে কয়।
এই প্ৰকল্পসমূহ হৈছে কাষ্টম এণ্ড ইমিগ্ৰেচন কমপ্লেক্স, বগীবিল নতুনকৈ নিৰ্মাণ কৰা কাষ্টম আৰু ইমিগ্ৰেচন কমপ্লেক্স, ধুবুৰীত নতুনকৈ নিৰ্মাণ কৰা ভৱন, আৰু ডিব্ৰুগড় যিটো পুৰণি ইনলেণ্ড ৱাটাৰ্ছ অথৰিটি অফ ইণ্ডিয়াৰ একেবাৰে খুব জৰাজীৰ্ণ অৱস্থাত থকা ঐতিহ্যমণ্ডিত সেই ভৱনটোক নতুনকৈ গঢ় দি উদ্বোধন কৰাৰ কাৰ্যসূচী, এই মূল কাৰ্যসূচীৰ সৈতে সংযোগ কৰি আজি এটা নতুন অধ্যায় আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এই অসমৰ ৰাষ্ট্ৰীয় জলপথত আজি সৃষ্টি কৰা হৈছে।
জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন পক্ষৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে কালি অসম মন্ত্ৰীসভাৰ বৈঠকত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰা বুলি অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলে অভিযোগ কৰি আহিছে বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হয়। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ আজি পৰ্যন্ত নোহোৱাত চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে। মন্ত্ৰী বিমল বৰাই আজি এই সন্দৰ্ভত কয় যে জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত গঠিত সমিতিখনে প্ৰতিবেদন দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব। সমিতিখনে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ সকলো বিষয় অধ্যয়ন কৰি থকা বুলি তেওঁ প্ৰকাশ কৰে। সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 538 সংখ্যক জয়ন্তী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মহাপুৰুষজনে স্থাপন কৰা আদিধাম বৰপেটাৰ পাটবাসী সত্ৰৰ লগতে মৰিগাঁৱৰ ঐতিহাসিক বৰ্ণ সত্ৰ, মাজুলীৰ দক্ষিণপাট সত্ৰ, শুৱালকুছিৰ শ্যামৰাই সত্ৰ, বংশৰৰ দেৱ দামোদৰ মন্দিৰ, তামোলপুৰৰ গান্ধীবাৰী, তেজপুৰৰ দেৱ দামোদৰ মন্দিৰসহ ৰাজ্যৰ বিভিন্ন দামোদৰীয় সত্ৰ আৰু নামঘৰত গুৰুজনাৰ জয়ন্তী সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে পালন কৰা হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ হাতীপুটা গাঁৱৰ প্ৰদীপ টিলাৰ লক্ষ্মী মন্দিৰতো দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 538 সংখ্যক জয়ন্তী আজি উলহ মালহেৰে পালন কৰা হয়। এই উপলক্ষে বন্তি প্ৰজ্বলন, গুৰুপূজন, নাম কীৰ্তন, গীতাপাঠ, ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উপসঞ্চালক তথা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰীয়ে আজি অৱসৰ গ্ৰহণ কৰে। 33 বছৰৰো অধিক কাল সুদীৰ্ঘ চাকৰি জীৱনত ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে কলকাতা, গুৱাহাটী আৰু ইম্ফল দূৰদৰ্শন কেন্দ্ৰ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটী কাৰ্যালয়ৰ আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ বিষয়া কৰ্মচাৰীয়ে তেওঁক বিদায় সম্ভাষণ জনায়। কেন্দ্ৰৰ মুৰববী তথা উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে বৰঠাকুৰৰ সমাজ সচেতনতাৰ বিষয়ে উল্লেখ কৰে আৰু পৰৱৰ্তী সময়তো আকাশবাণীৰ উত্তৰোত্তৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আগবঢ়াই যাবলৈ তেওঁক আহান জনায়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সংবাদকৰ্মীসকলেও আজি দুপৰীয়াৰ ভাগত বিদায়ী বাতৰি বিভাগৰ মুৰববীগৰাকীক আন্তৰিকভাৱে বিদায় সম্ভাষণ জনায়। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া দেশবন্ধু চৌধুৰী, গাণনিক প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী আৰু সহায়ক টংগালিম চিমেটেও অৱসৰ গ্ৰহণ কৰিছে। কেন্দ্ৰটোৰ সমূহ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়।
এজন ব্যক্তি সুদীৰ্ঘকাল তেওঁ সাংবাদিকতা কৰিলে। আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক বহু পুৰণি। দূৰদৰ্শন আৰু চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ নিকট সম্বন্ধ।
বহু বিচিত্ৰ অভিজ্ঞতা পুষ্ট এনে এগৰাকী ব্যক্তিৰ সৈতে আলাপেৰে সজোৱা হ'ব অহা 28 ফেব্ৰুৱাৰী শনিবাৰৰ দৃষ্টিপাত।
এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাসকলে সেইগৰাকী ব্যক্তিৰ সৈতে টেলিফোনেৰে সংযুক্ত হ'ব পাৰিব। ফোন নম্বৰ দুটা হ'ল 03612661876 আৰু 03612662325। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও একে সময়তে চাবলৈ পাব।
28 ফেব্ৰুৱাৰী শনিবাৰৰ নিশা 8:02।
চিৰাং জিলাৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয় চৌহদত আজি এটা সংহত সমূহীয়া স্বাস্থ্য পৰীক্ষাগাৰ মুকলি কৰা হয়। পি এম অভিম আঁচনিৰ অধীনত প্ৰায় 1.5 কোটি টকা ব্যয় সাপেক্ষে এই স্বাস্থ্য পৰীক্ষাগাৰটো নিৰ্মাণ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে নিৰ্মাণ কৰি উলিওৱা এই প্ৰকল্পটো বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছত বসুমতাৰীয়ে মুকলি কৰে। নলবাৰী জিলাৰ ক্ষুদ্ৰ মাখিবাহা গাঁৱৰ অধ্যাপকপাৰা নিবাসী সৰবৰহী মহিলা দীপ্তি দেৱীৰ কালি আবেলি বৰপেটা কৰ্কট হাস্পতালত দেহাৱসান ঘটে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন আঞ্চলিক সম্পাদিকা দীপ্তি দেৱীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 50 বছৰ। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত ছুপাৰ 8ৰ এখন খেলত কিছু সময় পাছতে ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিউজিলেণ্ডে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত 40,000 পৰিয়ালক ভূমিপট্টা প্ৰদান। তিনিচুকীয়াৰ অম্বিকাপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ষষ্ঠ অসম আৰক্ষী কমাণ্ডো বাহিনীৰ মুখ্য কাৰ্যালয় উদ্বোধন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ৰ বগীবুলত সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ মুকলি। জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত গঠিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলি মন্ত্ৰী বিমল বৰাৰ ঘোষণা। আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোত ছুপাৰ 8ৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ মুখামুখি।